بسم الله الرحمن الرحيم يسألونك عن الأنفال قل الأنفال لله والرسول فاتقوا الله وأصلحوا ذات بينكم وأطيعوا الله ورسوله إن كنتم مؤمنين
আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত মানুহে তোমাক আনফাল অৰ্থাৎ যুদ্ধলব্ধ সম্পদ সম্পৰ্কে প্ৰশ্ন কৰে কোৱা যুদ্ধলব্ধ সম্পদ হৈছে আল্লাহ আৰু ৰাসূলৰ বাবে এতেকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু নিজৰ মাজত সদভাৱ স্থাপন কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ আনুগত্য কৰা যদি তোমালোকে মুমিন হোৱা।